Iya, Akahbani. Badri Hutimoi Doli Devi. Itar Pradhan Badri Humu Huse. কলম্বিয়াই পেহেলগাম কাণ্ডত তথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ঘটনাৱলীক লৈ পাকিস্তানৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা পূৰ্বৰ বিতৰ্কিত বিবৃতিটো প্ৰত্যাহাৰ কৰি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্ৰতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ আলোচনা অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে আৰু ভাৰতৰ ৰোহন বোপান্না আৰু চেক গণৰাজ্যৰ আদম পাৱলাচেকৰ যুটীটো ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্ৰতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে সাতটা প্ৰতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছে। সম্প্ৰতি কলম্বিয়া ভ্ৰমণৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সৰ্বদলীয় প্ৰতিনিধি দলটোৱে আজি দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপমন্ত্ৰী ৰোজা য়োলাণ্ডা ভিল্লাভিচেন্সিঅক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীৰ লগতে এছীয় প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ঘটনাৱলী সম্পৰ্কীয় বিষয়ৰ দায়িত্বত থকা কলম্বিয়া চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতেও দলটোৱে মত বিনিময় কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সাংসদ থাৰুৰে কয় যে শেহতীয়া ঘটনাৱলী সন্দৰ্ভত পাকিস্তানৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা কলম্বিয়াৰ বিবৃতিটোক লৈ ভাৰতৰ অসন্তুষ্টিৰ বিষয়ে তেওঁ দেশখনৰ মন্ত্ৰীসকলক জানিবলৈ দিয়ে। ভাৰতৰ স্থিতিৰ বিষয়ে অৱগত হোৱাৰ পাছত কলম্বিয়াৰ চৰকাৰে পূৰ্বে দিয়া বিবৃতিটো প্ৰত্যাহাৰ কৰাৰ লগতে নতুন দিল্লীৰ এই স্থিতি সম্পূৰ্ণৰূপে অনুধাৱন কৰি ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়া বুলিও তেওঁ লগতে প্ৰকাশ কৰে। শ্ৰীথাৰুৰে লগতে কয় যে ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সৈতে সম্পৰ্কক বিশেষভাৱে মূল্য দি আহিছে। উল্লেখযোগ্য যে ভাৰত হ'ল ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ বিষয়ে বিশ্বৰ ভিন ভিন দেশৰ নেতৃবৰ্গক অৱগত কৰোৱাৰ উদ্দেশ্যে ভ্ৰমণলৈ যোৱা দলসমূহৰ মাজৰ শিৱসেনাৰ সাংসদ ডঃ শ্ৰীকান্ত একনাথ সিন্ডে নেতৃত্বাধীন সৰ্বদলীয় প্ৰতিনিধি দলটোৱে তেওঁলোকৰ ছিয়েৰা লিয়ন ভ্ৰমণৰ সামৰণি মাৰিছে। তেওঁলোকে ইতিমধ্যে দেশখনৰ সংসদৰ অধ্যক্ষ, প্ৰতিৰক্ষা দপ্তৰৰ উপমন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা সমন্বয়ক, কাৰ্যবাহী বিদেশ মন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিকে ধৰি উচ্চস্তৰীয় নেতৃবৰ্গৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে তেওঁলোকক অৱগত কৰাৰ লগতে সন্ত্ৰাসবাদৰ পৰা উদ্ভৱ হোৱা ভাবুকি প্ৰতিহত কৰাৰ বাবে বিশ্ববাসীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই ছিয়েৰা লিয়নে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা দেশখনৰ নেতৃবৰ্গই এই ঘটনাত শোক প্ৰকাশ কৰি কিছু সময় মৌনতা অৱলম্বন কৰে। উল্লেখযোগ্য যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ চমুকৈ FATFকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সংহতভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি দুয়োখন দেশৰ প্ৰতিনিধিসকলে মত পোষণ কৰে। সম্প্ৰতি লাটভিয়া ভ্ৰমণৰত DMKৰ সাংসদ কে কানিমোজি নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে দেশখনত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোক আদৰণি জনোৱাৰ উদ্দেশ্যে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা সিন্দুৰ সন্মান অনুষ্ঠানত ভাগ লৈ সংসদীয় প্ৰতিনিধিসকলে তেওঁলোকৰ সৈতে বিভিন্ন বিষয় লৈ মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। ভূপালত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে ভাৰতে কোনো কাৰণতে কোনোধৰণৰ ছায়াযুদ্ধক সহ্য নকৰে আৰু এনেধৰণৰ সন্ত্ৰাসক কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়াৰ প্ৰতি দেশখন সংকল্পবদ্ধ। দিনযোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভূপালৰ জামবুৰী ময়দানত আয়োজিত লোকমাতা দেৱী অহল্যাবাইৰ 300 বছৰীয়া জন্ম বাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ সাংস্কৃতিক মন্ত্ৰালয়ে বিশেষভাৱে যুগুতোৱা এটা 300 টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখযোগ্য যে লোকমাতা দেৱী অহল্যাবাই হোলকৰৰ প্ৰতি সন্মানাৰ্থে এই বিশেষ মুদ্ৰাটো প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানতে এটা স্মাৰক ডাকটিকটো আনুষ্ঠানিকভাৱে মুকলি কৰে। আজি অনুষ্ঠানত ছত্তীশগড়ৰ বাস্তাৰৰ বাসিন্দা ডঃ জয়মতী কাশ্যপক দেৱী অহল্যাবাই হোলকাৰ বঁটা প্ৰদান কৰা হয়। গণ্ডী ভাষাৰ সুৰক্ষা তথা মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা মহিলাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে সমাজকৰ্মীগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক এই বঁটা প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে দেশৰ আন কোনো কোনো ঠাইৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। সম্প্ৰতি বৰষুণ এৰাৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি অসমৰ কেতবোৰ ঠাইত পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। প্ৰতিকূল বতৰকো নেওচি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে দুৰ্যোগৰ মাজেৰে হলেও কৰ্মস্থলীত উপস্থিত হৈ জনসাধাৰণক বান পৰিস্থিতি সন্দৰ্ভত সজাগ সতৰ্ক কৰি তোলাৰ দায়িত্ব পালন কৰি আছে। মহানগৰীৰ পূৰ্বে বান পৰিস্থিতিৰ সন্মুখীন নোহোৱা ভালেমান অঞ্চল এইবাৰ পানীত বুৰ যোৱা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও আজি নৈমিত্তিক ছুটীৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে দুটা সাহায্য শিবিৰ স্থাপনৰ জৰিয়তে বান প্ৰভাৱিত জনসাধাৰণলৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিৰ মাজতে বানৰ কবলত পৰা লোকসকলক নাৱেৰে সাহায্য সামগ্ৰী যোগান ধৰাৰ প্ৰয়োজন উদ্ভৱ হোৱা বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে ৰাজ্যৰ ভিন ভিন ঠাইত SDRF, NDRF আৰু DDRFৰ উদ্ধাৰকাৰী জোৱানৰ দল কৰ্তব্যত নিয়োজিত হৈ আছে। মিজোৰামৰ লৱংপ্লাই চহৰত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত এখন হোটেলকে ধৰি ছটা বাসগৃহ ভাগি পৰাত বহু লোক হতাহত হোৱাৰ আশংকাই দেখা দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সীমান্ত অঞ্চলৰ সমীপৰ বাজাৰ বেংক তথা চানমাৰিত কালি নিশা প্ৰায় 10:30 বজাত এই ঘটনা সংঘটিত হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী SDRFএ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই উদ্ধাৰ কাৰ্যত তৃতীয় ভাৰতীয় সংৰক্ষিত বেটেলিয়ন আৰু য়াংলাই সংস্থাৰ স্বেচ্ছাসেৱকসকলেও সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে কালিৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মিজোৰামৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ভাৰত আৰু ব্ৰাজিলে শ্ৰাংগিলা আলোচনাত 2025ত এখন মুক্ত তথা সৰ্বাত্মক ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰি তুলিছে। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু ব্ৰাজিলৰ সশস্ত্ৰ বাহিনীৰ চীফ অব ষ্টাফ এডমিৰেল এগুৱাইৰ ফ্ৰেইৰে সুশৃংখলিত তথা নীতিবদ্ধ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি উমৈহতীয়া স্বাৰ্থজড়িত বিষয়সমূহ আলোচনা কৰে। তেওঁলোকে বিভিন্ন আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভতো দুয়োখন দেশৰ ভাৱাদৰ্শৰ সমন্বয়ৰ ওপৰত আলোকপাত কৰে। এই আলোচনাত দুয়োখন দেশে আঞ্চলিক নিৰাপত্তা, সামুদ্ৰিক স্বাধীনতা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰৰ সহযোগিতা সন্দৰ্ভতো মত বিনিময় কৰে। ভাৰতৰ ৰোহন বোপান্না আৰু চেক গণৰাজ্যৰ আদাম পাবলাচেকৰ যুটীটো ফ্ৰান্স অপেন টেনিছ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ৰোহন আদাম যুটীটোৱে পুৰুষৰ ডাবলছ শাখাত দ্বিতীয় ৰাউণ্ডত ফাবিয়ান ৰেবৌল আৰু ছাডিঅ' ডম্বিয়াৰ যুটীটোক পৰাস্ত কৰে। খেলখনৰ প্ৰথমটো ছেটত 6-7 ফলাফলত পৰাজিত হোৱাৰ পাছত ৰোহন আৰু আদামৰ যুটীটোৱে পৰৱৰ্তী দুয়োটা ছেটত 7-6, 6-2 ফলাফলত জয়লাভ কৰে। যুটীটোৱে কাইলৈ দ্বিতীয় বাছনিৰ যুটী গ্ৰেট ব্ৰিটেইনৰ হেনৰী পেটেন আৰু ফিনলেণ্ডৰ হাৰী হেলিঅ'ৱাৰ বিৰুদ্ধে খেলিব। মংগোলিয়াত হোৱা উলান বাটৰ অপেন 2025 প্ৰতিযোগিতাৰ মল্লযুঁজত ভাৰতীয় খেলুৱৈসকলে কালি 4টা সোণকে ধৰি 6টা পদক অৰ্জন কৰিছে। পেৰিছ অলিম্পিক 2024ৰ খেলুৱৈ অন্তিম পংগলে মহিলাৰ 53 কিলোগ্ৰাম শাখাত নাটালিয়া মেলিছেভাক 10-0 ফলাফলত পৰাস্ত কৰে। মহিলাৰ 57 কিলোগ্ৰাম শাখাত নেহা চাংমানে অলিম্পিক খেলুৱৈ বলৰতুয়া খুৰেলখুক 4-0 ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। 59 কিলোগ্ৰাম শাখাত মুস্কান আৰু 72 কিলোগ্ৰাম শাখাত হৰ্ষিতাই সোণৰ পদক দখল কৰে। আনহাতে পুৰুষৰ গ্ৰেক ৰোমান 60 কিলোগ্ৰাম শাখাত সুৰজে ৰূপৰ পদক জয় কৰে। মহিলাৰ 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইল শাখাত নীলমে ব্ৰঞ্জৰ পদক দখল কৰে। ভাৰতে এতিয়ালৈ প্ৰতিযোগিতাখনত 5টা সোণ, 3টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকৰে সৈতে মুঠ 12টা পদক লাভ কৰিছে। দক্ষিণ কোৰিয়াৰ চংৱনত চলি থকা 2025 পেৰাশ্বুটিং বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ P2 10 মিটাৰ এয়াৰ পিষ্টল SH1 শাখাত ভাৰতৰ মোনা আগৰৱালে ৰূপৰ পদক অৰ্জন কৰিছে। আগৰৱালে 2024ৰ পেৰিছ পেৰা অলিম্পিকতো সোণৰ পদক অৰ্জন কৰিছিল। পেৰা অলিম্পিকৰ চেম্পিয়ন অৱনী লেখাৰাই চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। আনহাতে ভাৰতীয় শ্বুটাৰ RS উনহালকাৰে প্ৰতিযোগিতাত 7ম স্থান দখল কৰে। শেষৰ প্ৰথম বাতৰিসমূহ আকৌ এবাৰ। কলম্বিয়াই পেহেলগাম কাণ্ড তথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ঘটনাৱলীক লৈ পাকিস্তানৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা পূৰ্বৰ বিতৰ্কিত বিবৃতিটো প্ৰত্যাহাৰ কৰি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্ৰতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ আলোচনা অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। আৰু ভাৰতৰ ৰোহন বোপান্না আৰু চেক গণৰাজ্যৰ আদাম পাবলাচেকৰ যুটীটো ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু